এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীৰ বৰাগাঁৱত নিৰ্মীয়মান শ্বহীদ স্মাৰক ক্ষেত্ৰ পৰিদৰ্শন কৰি শীৰ্ষ বিষয়াসকলৰ সৈতে স্মাৰক ক্ষেত্ৰৰ চূড়ান্ত পৰ্যায়ৰ নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। অসম আন্দোলনৰ মহান শ্বহীদসকলৰ সোঁৱৰণত নিৰ্মাণ কৰা এই শ্বহীদ স্মাৰক ক্ষেত্ৰ অহা 10 ডিচেম্বৰত আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হ'ব। বৰাগাঁৱত 98 বিঘাতকৈ অধিক ভূমিত 2019 চনত এই স্মাৰক ক্ষেত্ৰৰ আধাৰশিলা স্থাপন কৰা হৈছিল। এই ক্ষেত্ৰত প্ৰেক্ষাগৃহ, প্ৰাৰ্থনাগৃহ, চাইকেল ট্ৰেক আদিৰ উপৰি অসম আন্দোলন তথা ৰাজ্যখনৰ বুৰঞ্জীৰ বিভিন্ন ঘটনা প্ৰবাহক সামৰি শব্দ আৰু পোহৰৰ বিশেষ প্ৰদৰ্শনীৰো ব্যৱস্থা থাকিব। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই শ্বহীদ স্মাৰক ক্ষেত্ৰৰ নান্দনিক সৌন্দৰ্য বৃদ্ধিৰ দিশতো কেতবোৰ পৰামৰ্শ আগবঢ়ায়। তেওঁ কয় যে শ্বহীদসকলৰ প্ৰতি অসমৰ সামূহিক কৃতজ্ঞতাৰ অনন্য প্ৰতীক হিচাপে এই স্মাৰকটো পৰিগণিত হ'ব লাগিব। তেওঁ লগতে অসম আন্দোলনৰ শ্বহীদসকলৰ স্মৃতি তথা তেওঁলোকৰ অৱদানসমূহ জনসাধাৰণৰ প্ৰেৰণাৰ উৎস হিচাপে অম্লান কৰি ৰাখিবলৈ ৰাজ্য চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি মন্তব্য কৰে। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে 2025-26 শিক্ষাবৰ্ষৰ বাবে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ দিন ঘোষণা কৰিছে। সেই অনুসৰি হাইস্কুল শিক্ষান্ত পৰীক্ষা 10ৰ পৰা 27 ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ'ব। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ব্যৱহাৰিক পৰীক্ষাসমূহৰ সূচী পাছত ঘোষণা কৰা হ'ব। শিক্ষা পৰিষদৰ অধীনৰ উচ্চতৰ মাধ্যমিকৰ কলা, বিজ্ঞান, বাণিজ্য আৰু বৃত্তিমূলক শাখাৰ চূড়ান্ত পৰীক্ষা 11 ফেব্ৰুৱাৰীৰ পৰা 16 মাৰ্চলৈ অনুষ্ঠিত হ'ব। ব্যৱহাৰিক পৰীক্ষাসমূহ 27 জানুৱাৰীৰ পৰা 7 ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ'ব বুলি ৰাজ্যিক শিক্ষা পৰিষদৰ বিজ্ঞপ্তিত প্ৰকাশ পাইছে। অগণন অনুৰাগীক শোকস্তব্ধ কৰি কায়িকভাৱে আঁতৰি যোৱা প্ৰাণৰ শিল্পী জুবিন গাৰ্গক আজি ৰাজ্যখনৰ প্ৰায় 200 গৰাকী শিল্পীয়ে গুৱাহাটীৰ চানমাৰীৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত গীতেৰে স্মৰণ কৰিছে। কেইবাগৰাকীও ন পুৰণি শিল্পীয়ে শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত এটি বৰগীতেৰে অনুষ্ঠানটিৰ শুভাৰম্ভ কৰে। এই গীতটি জুবিন গাৰ্গৰ কণ্ঠত পূৰ্বে বাণীবদ্ধ কৰা হৈছিল। জুবিন জোনাকী কণ্ঠৰ সুৰৰ অৰ্ঘ শীৰ্ষক এই সুৰীয়া শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত 200ৰো অধিক কণ্ঠশিল্পী আৰু 70 গৰাকীৰো অধিক বাদ্যযন্ত্ৰীয়ে 8 গৰাকী সংগীত পৰিচালকৰ তত্বাৱধানত জুবিন গাৰ্গৰ দুকুৰি গীত পৰিৱেশন কৰিছে। জুবিন গাৰ্গৰ প্ৰতি সন্মান জনাই আজি হৰভোগৰ গান্ধী মৈদানত শিল্পীগৰাকীৰ এটি পূৰ্ণাংগ প্ৰতিমূৰ্তি উন্মোচন কৰা হয়। বিধায়ক মনোৰঞ্জন তালুকদাৰে এই প্ৰতিমূৰ্তিটো উন্মোচন কৰে। সংগীত পৰিচালক দিগন্ত ভাৰতী, পৰিচালক শশাংক সমীৰ, জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰী ৰাজা বৰুৱাই এই অনুষ্ঠানৰ অংশ লৈ শিল্পীগৰাকীক শ্ৰদ্ধাৰে সোঁৱৰে। অসমৰ ভোটাৰ তালিকাৰ বিশেষ সংশোধনীৰ জৰিয়তে বহিঃৰাজ্যৰ পৰা অহা লোকেও অসমৰ ভোটাৰ তালিকাত নাম ভৰ্তি কৰিব পাৰিব বুলি একাংশ সংবাদ পত্ৰত প্ৰকাশিত বাতৰি শুদ্ধ নহয় বুলি ৰাজ্যৰ নিৰ্বাচন বিভাগে স্পষ্ট কৰি দিছে। আজি প্ৰকাশ কৰা এখন বিজ্ঞপ্তিত ৰাজ্যৰ যুটীয়া মুখ্য নিৰ্বাচনী বিষয়াই কয় যে দীৰ্ঘকালৰ বাবে বসবাস কৰাৰ অভিপ্ৰায়েৰে আহি সাধাৰণভাৱে অসমত বসবাস কৰি থকা ব্যক্তিয়েহে 8 নম্বৰ প্ৰপত্ৰৰ জৰিয়তে অসমৰ কোনো ভোটগ্ৰহণ কেন্দ্ৰলৈ নাম স্থানান্তৰৰ বাবে আবেদন কৰিব পাৰিব। নিৰ্দিষ্ট প্ৰক্ৰিয়া অনুসৰি সেই আবেদন বিবেচনা কৰা হ'ব আৰু সেই অনুসৰি সিদ্ধান্ত গ্ৰহণ কৰা হ'ব বুলি বিজ্ঞপ্তিখনত উল্লেখ কৰা হৈছে। ইতিমধ্যে ভোটাৰ তালিকাত নাম থকা কোনো ব্যক্তি উচ্ছেদ বা আন কোনো কাৰণত বাসস্থান স্থানান্তৰিত হলে তেওঁলোকে বৰ্তমান থকা এলেকাৰ ভোটগ্ৰহণ কেন্দ্ৰলৈ নাম স্থানান্তৰৰ বাবে 8 নম্বৰ প্ৰপত্ৰৰ জৰিয়তে আবেদন কৰিব পাৰিব। এই ক্ষেত্ৰত পঞ্জীয়নভুক্ত ভোটদাতাসকলৰ নাম বাদ পৰি যোৱাৰ কোনো আশংকা নাই বুলি বিজ্ঞপ্তিখনত স্পষ্ট কৰি দিয়া হৈছে। কাছাৰ জিলা প্ৰশাসনে আজি ভোটাৰ তালিকাৰ বিশেষ সংশোধনী সন্দৰ্ভত এখন বৈঠকৰ আয়োজন কৰে। জিলা আয়ুক্ত মৃদুল যাদৱৰ নেতৃত্বত আয়োজিত বৈঠকত কেইবাগৰাকী শীৰ্ষ বিষয়া উপস্থিত থাকে। শ্ৰীযাদৱে কয় যে নিৰ্বাচন আয়োগে নিৰ্ধাৰণ কৰা নীতি অনুসৰি ৰাজ্যৰ অন্যান্য ঠাইৰ লগতে কাছাৰ জিলাতো এই বিশেষ সংশোধনী প্ৰক্ৰিয়া ব্যাপক আৰু স্বচ্ছভাৱে চলোৱা হ'ব। এই ক্ষেত্ৰত জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ বিষয়টো আজিৰ সভাত আলোচনা কৰা হয়। অনুসূচিত জাতি যুৱ ছাত্ৰ সন্থাই প্ৰবীণ সাংবাদিক হাইদৰ হুছেইনলৈ, বাবা চাহেব বঁটা আৰু উমেশ চন্দ্ৰ দাসলৈ ৰাজ্যিক কৃতি শিক্ষকৰ বঁটা আগবঢ়াইছে। নিশাৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি কাইলৈ পুৱা 7:05 বজাত।